এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি খাই ঘাই বাতৰিৰ ভিতৰত আছে, লোকসভাত কালি দীঘলীয়া বিতৰ্কৰ অন্তত ৱাকফ সংশোধনী বিধেয়ক 2025 গৃহীত, ৰাজ্যত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ, ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ আজি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক আনুষ্ঠানিকভাৱে প্ৰদান, কেইবাগৰাকীও কৃতি ব্যক্তিলৈ অন্যান্য অসামৰিক সন্মান, পৰম্পৰাগত অসমীয়া গহনাৰ ভৌগোলিক সূচ্যাংক অৰ্থাৎ GI টেগৰ স্বীকৃতি লাভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। লোকসভাত কালি ৱাকফ সংশোধনী বিধেয়ক 2025 গৃহীত হয়। 288গৰাকী সাংসদে বিধেয়কখনৰ সপক্ষে আৰু 232গৰাকী সদস্যই বিপক্ষে ভোটদান কৰে। নিম্ন সদনত 12 ঘণ্টাৰো অধিক সময় ধৰি চলা আলোচনাৰ অন্তত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিধেয়কখন সন্দৰ্ভত হোৱা ভোট বিভাজনৰ ফলাফল ঘোষণা কৰে।
মান্য সদস্যগণ, শুদ্ধি কে অধ্যয়ন মত বিভাজন কা পৰিণাম ইস প্ৰকাৰ হে। পক্ষ মে 288, বিপক্ষ মে 232। প্ৰস্তাৱ স্বীকৃত হোৱা আৰু বিধেয়ক যথা সংশোধিত পাৰিত হোৱা। লোবী খোল দিয়ে, মান্য সদস্য লোবী খোল দিয়ে, লোবী ক্লিয়ার কৰি দিয়ে।
2024 চনৰ 8 আগষ্টত ৱাকফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক 2024 উত্থাপন কৰাৰ পাছত ইয়াক জগদম্বিকা পাল নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন যোৱা 13 ফেব্ৰুৱাৰীত লোকসভা আৰু ৰাজ্যসভাত দাখিল কৰা হৈছিল। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি এই বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমানসকলৰ ধৰ্মীয় বিশ্বাসৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱাকফ পৰিষদৰ সা সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয় যে চৰকাৰে ৱাকফ পৰিষদসমূহক সৰ্বাত্মক আৰু ধৰ্মনিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখনৰ জৰিয়তে মছজিদৰ পৰিচালনা কৰিব খোজা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ বিধেয়ক অনুসৰি ৱাকফ পৰিষদত বিভিন্ন মুছলিম পন্থা, মহিলা আৰু অনামুছলিম সম্প্ৰদায়ৰ প্ৰতিনিধি থাকিব। বিধেয়কখনক লৈ বিৰোধী পক্ষই জনসাধাৰণক বিপথে পৰিচালিত কৰা বুলিও শ্ৰীৰিজিজুৱে অভিযোগ তোলে। তেওঁ কয় যে 2013 চনত UPAৰ শাসনকালত ৱাকফ আইনত সংশোধন কৰা হৈছিল আৰু এই সংশোধনে অন্য আইনসমূহত ব্যাপক প্ৰভাৱ পেলাইছিল। কংগ্ৰেছৰ শাসনকালত দিল্লীৰ আগশাৰীৰ ঠাইৰ মুঠ 123টা সম্পত্তি দিল্লী ৱাকফ পৰিষদলৈ হস্তান্তৰ কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। বিতৰ্কত ভাগ লৈ বিৰোধী পক্ষৰ সদস্যসকলে এই বিধেয়কখনে দেশৰ সংবিধানত উল্লেখ কৰা সকলো ধৰ্মৰ সম অধিকাৰৰ ধাৰণাত আঘাত হানিছে বুলি অভিযোগ কৰে আৰু বিধেয়কখনৰ বিৰোধিতা কৰে। লোকসভাত কংগ্ৰেছৰ উপদলপতি গৌৰৱ গগৈয়ে বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে বৰ্তমানৰ সংশোধনীয়ে সংবিধানক দুৰ্বল কৰিব আৰু সমাজক বিভাজিত কৰাৰ লগতে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব। অসমত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। 11 এপ্ৰিললৈ মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। 12 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 17 এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। 11 মে'ত নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ'ব। কালি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি প্ৰথম পৰ্যায়ত অহা 2 মে'ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত অহা 7 মে'ত নামনি অসম আৰু মধ্য অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ হ'ব।
যে নমিনেশ্যন আছে, ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কছাৰ, হাইলাকান্দি, শ্ৰীভূমি। ছেকেণ্ড ফেজ ডিষ্ট্ৰিক্ট আছে ধুবুৰী, চাউথ চলমাৰা, মনকছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যন টু আছে 2/5, 2 মে' 2024। ইলেকশ্যন টাইমিং টু আমি দিছো 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। ছেকেণ্ড ফেজ ইলেকশ্যন আছে 7/5, 7 মে' 2025, ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট এণ্ড টাইম অফ ৰিপৰ্ট যদি দৰকাৰ হয়, ফাৰ্ষ্ট ফেজ কাৰণে আছে 4/4, 2025 এণ্ড ছেকেণ্ড ফেজ কাৰণে আছে 9/2025।
পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে 25,007 ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। 1,80,36,682 গৰাকী ভোটদাতাই এই নিৰ্বাচনত ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নিৰ্বাচনৰ বাবে 1,20,000 কৰ্মচাৰী নিয়োগ কৰা হ'ব। অৱশ্যে ষষ্ঠ অনুসূচীৰ অধীনৰ এলেকাত এই নিৰ্বাচন অনুষ্ঠিত নহয়। আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰাৰ্থীৰ সৰ্বাধিক নিৰ্বাচনী ব্যয় 2,50,000 টকা, জিলা পৰিষদত 1,00,000 টকা আৰু গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী ব্যয় সৰ্বাধিক 25,000 টকা ধাৰ্য কৰা হৈছে বুলি নিৰ্বাচন আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। এই নিৰ্বাচনত EVMৰ পৰিৱৰ্তে বেলট কাগজ ব্যৱহাৰ কৰা হ'ব বুলিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচন হ'বলগীয়া অঞ্চলসমূহত নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি বিয়লি 3 বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত 2024 বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰিব। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট ৰাণা প্ৰতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হৈছে। সংগীত শিল্পী দীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা ছেত্ৰী আৰু টাটা কনচালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডঃ এছ ৰামদুৰাই, ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ বাপ্পী পাল, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ পূৰবী শইকীয়ালৈ অসম সৌৰভ সন্মান প্ৰদান কৰা হ'ব। একেদৰে সগুণৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা ফুলেশ্বৰী দত্ত আৰু বাইক ৰাইডাৰ মীনাক্ষী দাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা 12 গৰাকী ব্যক্তিৰ লগতে আন 3টা প্ৰতিষ্ঠানক অসম গৌৰৱ সন্মানৰ বাবে বাছনি কৰা হৈছে। এই প্ৰতিষ্ঠানকেইটা হৈছে কলিয়াবৰৰ চোৰেং এহেম, তিনিচুকীয়াৰ বাৰেকুৰী গাঁৱৰ হলৌ বান্দৰ সংৰক্ষণৰ বাবে অহৰ্নিশে কাম কৰি থকা ইকো ডেভেলপ ছচাইটি আৰু বন্যহস্তীৰ হকে দীৰ্ঘদিন কাম কৰি অহা নগাঁৱৰ হাতীবন্ধু। পৰম্পৰাগত অসমীয়া গহনাই ভৌগোলিক সূচ্যাংক অৰ্থাৎ GI টেগৰ স্বীকৃতি লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ভৌগোলিক সূচক পঞ্জীয়কে কালি ৰত্ন আৰু গহনা উন্নয়ন পৰিষদ অসমলৈ এই ভৌগোলিক সূচকৰ স্বত্ব প্ৰদান কৰে। ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ তত্বাৱধানত চলোৱা প্ৰচেষ্টাৰ ফলস্বৰূপে এই সূচক ৰাজ্যখনে লাভ কৰিছে। গহনা প্ৰস্তুতিৰ পদ্ধতিৰ ভিত্তিত পৰম্পৰাগত অসমীয়া গহনাৰ 3টা প্ৰকাৰক টাইপ এ, টাইপ বি আৰু টাইপ চিৰ স্বীকৃতি দিয়া হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া গহনাই এই স্বীকৃতি লাভ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে। এটা বাৰ্তাত তেওঁ অসমৰ ঐতিহ্য সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত অসমীয়া গহনালৈ এই স্বীকৃতিৰ বাবে এই উদ্যোগৰ সৈতে জড়িতসকলৰ লগতে সমূহ অসমবাসীলৈ অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে 2018-19 বৰ্ষৰ বাজেটত ৰাজ্য চৰকাৰে শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্ৰতি লক্ষ্য ৰাখি GI টেগৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই প্ৰস্তাৱে ন্যায্যতা লাভ কৰাত তেওঁ সুখী বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অসমীয়া গহনাই GI টেগ লাভ কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰিছে। এই অভিনৱ স্বীকৃতিয়ে ৰাজ্যখনৰ পৰম্পৰাগত শিল্পকলাক অধিক প্ৰসাৰিত কৰি ইয়াৰ বিশেষত্ব সুৰক্ষিত কৰাৰ লগতে গহনাৰ সৈতে জড়িত কাৰুশিল্পীসকলক উৎসাহিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইপিনে পৰম্পৰাগত অসমীয়া গহনাই স্বীকৃতি লাভ কৰাৰ ফলত এই উদ্যোগৰ সৈতে জড়িত কাৰুশিল্পীসকলৰ মাজত আশাৰ সঞ্চাৰ হৈছে। বিষয়টো সন্দৰ্ভত অসমীয়া গহনাৰ বিশিষ্ট ব্যৱসায়ী লক্ষ্মী বৰুৱা ভূঞাই এইদৰে অনুভৱ ব্যক্ত কৰে।
আমাৰ অসমীয়া গহনাই স্বীকৃতি লাভ কৰিলে GI টেগ পোৱাৰ কাৰণে মই অসমীয়া গহনাৰ এগৰাকী ব্যৱসায়ী হিচাপে মই নথৈ আনন্দিত হৈছো। আৰু আমি এই 2017ৰ পৰা আমি এইটোৰ লগত অতপ্ৰোতভাৱে জড়িত হৈ আছিলো আৰু এইটোৰ প্ৰথম আৰম্ভণিত আমাক সহায় কৰিছিলে ইয়াৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই আৰু শেষৰ ফালে আমাক খুব ধৰণে উপকাৰ কৰিলে আমাৰ এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, তেওঁলৈ আমাৰ আন্তৰিক অভিনন্দন জনাইছো। আৰু আজি আমি এইখিনি পোৱাৰ কাৰণে আমাৰ খুব ভাল হ'ব, কাৰণ বাহিৰৰ পৰা যি ধৰণে অসমীয়া গহনা এতিয়া আহিছে আমাৰ গোটেই উদ্যোগটো শেষ হৈ যোৱাৰ অৱস্থা হৈছে। আমাৰ গোটেই উদ্যোগটো যিখিনি আমাৰ ক্ৰাফ্টমেন আছে তেওঁলোকে নেখাই মৰিব লাগিব আৰু অলপ দিন যদি বাহিৰৰ পৰা এইবোৰ আহি থাকে। সেইকাৰণে মই সমূহ ৰাইজলৈ আহ্বান জনাইছো, তেওঁলোকে যেন আমাৰ বস্তুখিনি আমাৰ মানুহৰ পৰা লয়, তাৰ লগতে সংস্কৃতি, আমাৰ অস্তিত্ব, জাতিটিৰ অস্তিত্ব আৰু এটা উদ্যোগ জীয়াই থাকিব। আৰু আমাৰ থলুৱা যিখিনি কাৰিকৰ, যিখিনি অসমীয়া গহনাৰ দোকান আছে, সেই তাৰ পৰাই যেন বস্তুবোৰ লয় তাকে মই আহ্বান জনালো আৰু এইটো আমাৰ জাতিটোৰ কাৰণে খুব ডাঙৰ এটা পদক্ষেপ হ'ব।
ৰাভা হাছক স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিৰ বাবে কালি অনুষ্ঠিত ভোটগ্ৰহণৰ কাইলৈ ফলাফল ঘোষণা কৰা হ'ব। গোৱালপাৰা আৰু আমিনগাঁৱত কাইলৈ ভোট গণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালি পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাত 67.55% আৰু গোৱালপাৰা জিলাত 69.08% ভোটদান হয়। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ দাৰিদুৰী সমষ্টিত সৰ্বাধিক 80.35% ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। কামৰূপ জিলাৰ জৰিহাট সমষ্টিত সৰ্বনিম্ন 57.62% ভোটদান হোৱা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
লোকসভাত ৱক অফ সংশোধনী বিধেয়ক গৃহীত হোৱা, ৰাজ্য পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা, ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। দৈনিক অসম কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত দ্বিতীয়খন ৰেল উৰণ সেতু মুকলি কৰাৰ বাতৰি আজিৰ অসমৰ যাত্ৰা অৰুণোদয় যাত্ৰা শিৰোনামেৰে ফটো সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া গহনাই জি আই টেগ লাভ কৰাৰ বাতৰিক অসমীয়া গহনালৈ জি আই টেগৰ স্বীকৃতি শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে ৰাজ্যৰ বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এটা ইতিবাচক বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ বাতৰিক বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিক আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে চন্দ্ৰপুৰৰ নেত্ৰা প্ৰকল্পস্থলীত স্থাপন হ'ব অতি শক্তিশালী ৰাডাৰ প্ৰণালী শিৰোনামেৰে ইছৰোৰ মুৰব্বীয়ে প্ৰকল্পস্থলী পৰিদৰ্শন কৰা বাতৰিত প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে মন্ত্ৰী পীযুষ হাজৰিকাই কমলপুৰত হালধাৰ পৰা বানিয়াচোপালৈ নতুন বান্ধ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। চলিত বৰ্ষত 15 লক্ষ কোটিৰ ঋণ ল'ব কেন্দ্ৰৰ শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত প্ৰায় 15 লাখ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তুতি চলাইছে বুলি এটা বাতৰিত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ম্যানমাৰৰ সামৰিক প্ৰশাসনে ভূমিকম্পৰ উদ্ধাৰ অভিযান সুচল কৰি তোলাৰ উদ্দেশ্যে 22 এপ্ৰিল পৰ্যন্ত গৃহযুদ্ধ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সমগ্ৰ দেশৰ ঘাইপথ আৰু এক্সপ্ৰেছ পথসমূহত শুল্ক বৃদ্ধি কৰাৰ বাতৰিটো বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য টাইমছ অৱ ইণ্ডিয়া কাকতে মিজোৰাম চৰকাৰে ম্যানমাৰৰ শৰণাৰ্থীৰ বাবে নীতি নিয়ম কঠোৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2024-25 পৰ্যটন বৰ্ষৰ বিগত ছমাহত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি 4 লাখৰো অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰ ফলত উদ্যানখনত 10 কোটি টকাতকৈ অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যান কৰ্তৃপক্ষই কালি এটা প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰে। বিবৃতিটোত উল্লেখ কৰা মতে যোৱা ছমাহত 17,693 গৰাকী বিদেশী পৰ্যটকসহ মুঠ 4,06,564 গৰাকী পৰ্যটকৰ আগমন ঘটে। ইয়াৰ জৰিয়তে 10,90,89,389 টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে। এই সময়ছোৱাত ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুকৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল। বাংগালোৰৰ এম চিন্নস্বামী ষ্টেডিয়ামত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক 8 উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে 170 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা কালি আৰম্ভ হৈছে। কালি খেলৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈয়ে 15টা পদক লাভ কৰিবলৈ সমৰ্থ হয়। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত 14 আৰু 17 বছৰ অনূৰ্ধ 8টা শাখাৰ ভিতৰত 5টাতে যোৰহাটৰ খেলুৱৈয়ে 2টা স্বৰ্ণ পদক জয় কৰাৰ লগতে 8টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে শিৱসাগৰ জিলাই 2টা সোণ আৰু 3টা ব্ৰঞ্জ, কামৰূপ মহানগৰ জিলাই 1টা সোণ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। লোকসভাত কালি দীঘলীয়া বিতৰ্কৰ অন্তত ৱক অফ সংশোধনী বিধেয়ক 2025 গৃহীত। ৰাজ্যত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ। ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ আজি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক আনুষ্ঠানিকভাৱে প্ৰদান, কেইবাগৰাকীও কৃতি ব্যক্তিলৈ অন্যান্য অসামৰিক সন্মান। পৰম্পৰাগত অসমীয়া গহনাৰ ভৌগোলিক সূচ্যাংক অৰ্থাৎ জি আই টেগৰ স্বীকৃতি লাভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।